এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEয়ে সকলো বিদ্যালয়তে প্ৰাথমিক পৰ্যায়ত মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত CBSEৰ পঞ্জীয়ক ডঃ প্ৰজ্ঞা এম সিঙে সকলো বিদ্যালয়ৰ মুৰব্বীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা ভাষা, মাতৃভাষা বা আন আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম হিচাপে বাধ্যতামূলক কৰা হৈছে। শিক্ষাৰ্থীসকলে বিদ্যালয় পৰ্যায়ত প্ৰথম শিক্ষা যাতে মাতৃভাষাত গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে গ্ৰহণ কৰা সিদ্ধান্ত ৰূপায়ণৰ বাবে CBSEয়ে এই জাননী জাৰি কৰিছে। CBSEৰ নতুন নিৰ্দেশনা অনুসৰি মাতৃভাষা মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে সকলো বিদ্যালয়ে গৰমৰ বন্ধ খোলাৰ পাছতে এখন সমিতি গঠন কৰিব লাগিব। তদুপৰি প্ৰতি মাহৰ 5 তাৰিখৰ ভিতৰত অগ্ৰগতিৰ খতিয়ান দাখিল কৰিব লাগিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে ইতিমধ্যে অসমত উপস্থিত হৈছে। দুয়োগৰাকী নেতাই মহানগৰীৰ এখন হোটেলত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ কাম কাজ আগুৱাই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। ইয়াৰ পাছত দলটোৰ ৰাষ্ট্ৰীয় নেতা দুগৰাকীয়ে ছয়গাঁৱৰ বনগাঁৱত এখন দলীয় সভাত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ নেতা দুগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। এনে অভিযানৰ অংশ হিচাপে গৌৰীপুৰ আৰক্ষীয়ে আজি পুৱতি নিশা গৌৰীপুৰৰ দামপুৰ দ্বিতীয় খণ্ডৰ গাঁৱৰ জেলেকা খাতুন নামৰ এগৰাকী মহিলাৰ বাসগৃহত অভিযান চলাই 45.82 গ্ৰাম ব্ৰাউন চুগাৰ আৰু 3টাকৈ মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত জেলেকা খাতুনৰ লগতে ৰেজ্জাক আলী আৰু চাহাদত আলী নামৰ দুজন যুৱকক আটক কৰে। ইপিনে বৰপেটা জিলাৰ মাজদিয়াৰপৰাও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন অবৈধ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যৱসায়ী দুজন নলবাৰী জিলাৰ মুকালমুৱাৰ দেৱপ্ৰত হৰিজন আৰু দেৱজিৎ কলিতা বুলি চিনাক্ত কৰা হৈছে। ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণত অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰ কোনো প্ৰকাৰে জড়িত নহয় আৰু সংগঠনটোৱে ৰাজ্যখনৰ জনসাধাৰণৰ কোনো ক্ষতি নকৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই আক্ৰমণ সন্দৰ্ভত জানিব বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা কোনো কাম নকৰে বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ইপিনে এই আক্ৰমণত প্ৰাণ হেৰুওৱা বজালীৰ ডুমুৰীয়াৰ নৰেন্দ্ৰনাথ কলিতা ওৰফে নয়ন মেধি ওৰফে নয়ন অসমৰ পৰিয়ালটোক সান্তনা দিবলৈ কালি সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাৰ্তালৈ প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়া সদস্যগৰাকীৰ বাসগৃহত উপস্থিত হয়। সদস্যগৰাকীৰ বীৰত্ব অথলৈ যাবলৈ দিয়া নহ'ব বুলিও সংগঠনটোৱে প্ৰকাশ কৰা কথা প্ৰাক্তন আলফা নেতাগৰাকীয়ে পৰিয়ালটোক অৱগত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 দেশ আৰু বিদেশত সুখ্যাতি অৰ্জন কৰা লেখক আৰুণী কাশ্যপৰ সৈতে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। সৃষ্টিশীল ৰচনা বিভাগত কৰ্মৰত আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰুণী কাশ্যপৰ সৈতে এই বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। বীজ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা কৃষক মহান চন্দ্ৰ বৰাৰ যোৰহাটৰ মেলেং কাটগাঁৱত থকা অন্নপূৰ্ণা বীজ ভঁৰালটো কালি কৃষিমন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে আদৰ্শ কৃষকগৰাকীক তেওঁক এনে কৰ্মৰ বাবে প্ৰশংসা কৰাৰ লগতে বীজ সংৰক্ষণ তথা কৃষিকাৰ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ পথ প্ৰশস্ত কৰি মহান চন্দ্ৰ বৰা যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই বীজ ভঁৰালটোত 250টা থলুৱা ধানৰ বীজকে ধৰি দেশৰ প্ৰায় 500টা জাতৰ ধানৰ বীজ, জিকা, ৰঙালাও, জাতিলাও, বেঙেনা, জলকীয়া আদিৰ বীজ সংৰক্ষণ কৰি ৰখা হৈছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰে। আৰক্ষীয়ে 7,80,000 টকাৰ 500টকীয়া জাল নোট জব্দ কৰাৰ লগতে এগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰিছে। মঙলদৈৰ বামুণপাৰা নিবাসী হীৰাপাৰা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰনাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা তথা সংগীত শিল্পী প্ৰাঞ্জল শৰ্মাৰ পিতৃ নগেন্দ্ৰনাথ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় 70 বছৰ। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।